এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি অন্ত পৰিব। পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে বেলুচিস্তানৰ বিভিন্ন স্থানত অভিযান চলাই কমেও 18 লোকক আটক কৰি অজ্ঞাত স্থানত আবদ্ধ কৰি ৰাখিছে। ইছিয়ান হিচাপে পৰিচিত জাপান ইনোভেশ্যন পাৰ্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি শ্ৰীলংকাই বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। গোৱা আৰু কাৰৱাৰ উপকূলৰ INS বিক্ৰান্তত নৌবাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে INS বিক্ৰান্ত আত্মনিৰ্ভৰশীল ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে প্ৰতিটো প্ৰত্যাহ্বানকে সংস্কাৰলৈ, প্ৰতিটো সংস্কাৰকে প্ৰত্যাৱৰ্তন আৰু প্ৰতিটো প্ৰত্যাৱৰ্তনক বিপ্লৱলৈ পৰিৱৰ্তন কৰিছে।
समुद्र की गहरी रात और सुबह का सूर्योदय मेरी दिवाली कई मायनों में खास बन गई है और इसलिए आपके बीच फिर एक बार दिवाली की बहुत बहुत शुभकामनाएं और INS विक्रांत की इस वीर भूमि से कोटि कोटि देशवासियों को भी दीपावली की बहुत बहुत शुभकामनाएं।
বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ 243 আসনৰ ভিতৰত 122 সমষ্টিৰ বাবে 11 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়ালৈ মুঠ 1066 প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৰাজ্যখনত অহা 6 নৱেম্বৰত 18 জিলাৰ 121 বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে প্ৰথম পৰ্যায়ৰ বাবে 1375 মনোনয়ন বৈধ বিবেচিত হৈছে। ইয়াৰে 147 মহিলা আৰু 1247 পুৰুষ প্ৰাৰ্থী। ইপিনে ৰাষ্ট্ৰীয় জনতা দল RJDয়ে আজি দলটোৰ 143 প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। পূৰ্বৰ বিহাৰ বিধানসভা নিৰ্বাচনত দলটোৱে 144 আসনত প্ৰাৰ্থী আগবঢ়াইছিল। এইবাৰ RJDয়ে নিজৰ সৰহাছা, জামলপুৰ আৰু বেলাদৰ আসনকেইখন মিত্ৰজোঁটৰ নতুন দল দ্য ইণ্ডিয়ান ইনক্লুচিভ পাৰ্টীক এৰি দিছে। দলৰ জ্যেষ্ঠ নেতা তেজস্বী প্ৰসাদ যাদৱে বৈশালী জিলাৰ ৰাঘোপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ অবুধ বিহাৰী চৌধুৰীয়ে সিৱান, ভোজপুৰী অভিনেতা খেচাৰী লাল যাদৱে ছাপ্ৰা আসনৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিছে। কংগ্ৰেছে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 6 প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰিছে। প্ৰাক্তন মন্ত্ৰী জিলিন মস্তানে পূৰ্ণিয়াৰ আমোৰৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। RJDৰ প্ৰাৰ্থী ঋষি মিশ্ৰই পাৰস্পৰিক বুজাপৰাৰ মাজেৰে কংগ্ৰেছৰ প্ৰতীক চিহ্নত দৰভংগাৰ জেল বিধানসভাৰ সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াকে লৈ বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থীৰ সংখ্যা 60 বৃদ্ধি পালে। নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সংস্থা তদাৰকী গোটসমূহে 23,41,00,000 মূল্যৰ সুৰা জব্দ কৰাৰ লগতে 17 কোটি মূল্যৰ মাদক দ্ৰব্যও জব্দ কৰিছে। প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পিছত মিত্ৰজোঁটৰ RJD, কংগ্ৰেছ, বিকাশশীল ইনচান পাৰ্টী, CPIMকে ধৰি বামপন্থী দলসমূহৰ মাজত আসনৰ ভাগ বটোৱাৰাৰ দৃশ্যপট প্ৰায় স্পষ্ট হৈ পৰিছে। পাকিস্তানী সশস্ত্ৰ বাহিনী শেহতীয়াকৈ বেলুচিস্তানৰ কোৱেটা, পঞ্জুগুৰ, খাৰণ আৰু মাস্তুং জিলাত এলানি অভিযান চলাই শিক্ষাৰ্থীকে ধৰি কমেও 18 লোকক আটক কৰি অজ্ঞাত স্থানত আবদ্ধ কৰি ৰাখিছে। স্থানীয় সংবাদ মাধ্যমে এই সন্দৰ্ভত প্ৰকাশ কৰি কয় যে কুৱেটাৰ বেবৰাৰী এলেকাত যোৱা শুকুৰবাৰে নিশা অভিযান চলাই সশস্ত্ৰ বাহিনীয়ে দুজন বেলুচ ছাত্ৰক তেওঁলোকৰ ঘৰৰ পৰা আটক কৰি লৈ যায়। পাকিস্তানী সেনাই ছাত্ৰ দুজনৰ কোঠালিত প্ৰলোভপূৰ্বক প্ৰৱেশ কৰি কোনো ধৰণৰ গ্ৰেপ্তাৰীৰ পৰোৱানা অবিহনে তেওঁলোকক আটক কৰি নিয়ে বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰে। কালিৰ দিনটোত পাকিস্তানৰ বেলুচিস্তান দেশৰ বিভিন্ন স্থানৰ পৰা দেশখনৰ নিৰাপত্তা বাহিনীয়ে 8 অসামৰিক লোকক বলপূৰ্বকভাৱে কোনো অজ্ঞাত স্থানলৈ লৈ যোৱা বুলিও বাতৰিত প্ৰকাশ পাইছে। পাকিস্তানৰ মানৱ অধিকাৰ আয়োগকে ধৰি ভিন ভিন সংস্থাই এনেধৰণে সাধাৰণ নাগৰিকক ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি এনে ঘটনাক আইন আৰু নীতিৰ উলংঘন বুলি অভিহিত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্ৰী ক্ৰয় কৰি 140 কোটি ভাৰতীয় পৰিশ্ৰমক উদযাপন কৰিবলৈ আহান জনাইছে। শ্ৰীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্ৰয় কৰা সামগ্ৰীসমূহৰ বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈ আহান জনায়। এনে ব্যৱস্থাই আনকো এনে পদক্ষেপ লবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। মাই গভ ইণ্ডিয়াৰ এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই ভাৰতত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গৰ্ভ চে কহো য়ে স্বদেশী সেই বাৰ্তাৰে উজ্জীৱিত হবলৈ সকলোকে আহান জনায়। সমগ্ৰ দেশজুৰি থলুৱা উদ্যোগ আৰু কলা কৌশলীসকলৰ বিকাশৰ বাবে চলি থকা অভিযানৰ মাজতে প্ৰধানমন্ত্ৰীৰ এই আহানে আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সবলীকৰণৰ বাৰ্তা বহন কৰিছে। এই পদক্ষেপৰ প্ৰতি সন্মান জনাই মাই গভ ইণ্ডিয়াই দীপাৱলী উদযাপন আৰু স্বদেশী সবলীকৰণ শীৰ্ষক এটা বিশেষ অভিযান মুকলি কৰিছে। এই অভিযানৰ জৰিয়তে থলুৱা কাৰুশিল্পীসকলক সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত দেশবাসীক ভোকেল ফৰ লোকেল মন্ত্ৰৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে। দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ থকা স্বদেশী অভিযানে শেহতীয়াকৈ চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ জৰিয়তে পুনৰ গতি লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে দীপাৱলী হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ, যাক বিপুল উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। এই উৎসৱে অন্ধকাৰৰ ওপৰত পোহৰ, অজ্ঞানতাৰ ওপৰত জ্ঞান আৰু অশুভৰ ওপৰত শুভ কাৰ্যৰ জয়ক উদযাপন কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে পোহৰৰ এই উৎসৱে আত্মপ্ৰতিফলন আৰু আত্মবিকাশৰ সুযোগ দিয়াৰ লগতে পাৰস্পৰিক স্নেহ আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। তেওঁ সকলোকে সুৰক্ষিতভাৱে দায়িত্ব সহকাৰে আৰু পৰিৱেশ অনুকূল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ আহান জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে দীপাৱলীয়ে সকলোলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই পোহৰৰ উৎসৱে সকলোৰে জীৱন শান্তি আৰু সমৃদ্ধিৰে উপচাই তুলিব বুলি কামনা কৰে। তেওঁ লগতে ৰাষ্ট্ৰৰ সকলো দিশতে ইতিবাচক শক্তিৰ বিৰাজৰ বাবে প্ৰাৰ্থনা কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত দীপাৱলীৰ পবিত্ৰ ক্ষণত দেৱী লক্ষ্মীয়ে সকলোলৈ শান্তি সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰে। উপ ৰাষ্ট্ৰপতিগৰাকী আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি দীপাৱলীৰ শুভেচ্ছা জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লগতে সমাগত গোবৰ্ধন পূজা আৰু ভাই দুজৰো শুভেচ্ছা জনায়। ইছিন হিচাপে পৰিচিত জাপান ইনোভেশ্যন পাৰ্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ প্ৰতি সমৰ্থনেৰে মিত্ৰজোঁটৰ চৰকাৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। সন্মিলনত চৰকাৰখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত ব্যক্ত কৰি জাপান ইনোভেশ্যন পাৰ্টীয়ে কয় যে দলটো এল ডি পিৰ সৈতে মিত্ৰতাৰ বাবে প্ৰস্তুত হৈ উঠিছে। দলটোৰ এই সিদ্ধান্তৰ ফলত ছানাই টাকাই চি জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি শ্ৰীলংকাই বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত হ'বলগীয়া খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ইণ্ডোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে ভাৰতক 4 ৰাণত পৰাস্ত কৰে। ভাৰতে 289 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 50 অভাৰত 6 উইকেটৰ বিনিময়ত 284 ৰাণহে কৰিবলৈ সমৰ্থ হয়। স্মৃতি মান্ধানাই 88, হৰমনপ্ৰীত কৌৰে 70 আৰু দীপ্তি শৰ্মাই 50 ৰাণ কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 288 ৰাণ কৰে। দলৰ হৈ হিথাৰ নাইটছে 109 ৰাণ কৰি ইংলেণ্ডৰ স্থিতি সবল কৰি তোলে। হিথাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ভাৰতৰ হৈ দীপ্তি শৰ্মাই 4টা উইকেট দখল কৰাৰ লগতে নৱাগত শ্ৰীচৰণীয়ে 2টা উইকেট লাভ কৰে। এই জয়ৰ সুবাদতে ইংলেণ্ডে ছেমি ফাইনেলত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্ধুৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব আৰু পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে বেলুচিস্তানৰ বিভিন্ন স্থানত অভিযান চলাই কমেও 18 লোকক আটক কৰি অজ্ঞাত স্থানত আবদ্ধ কৰি ৰাখিছে। আমাৰ এতিয়া বাতৰি ইমানে।